সকলোবোৰ বস্তুৰ বিৰুদ্ধে আচৰণ কৰে যাৰ সম্পূৰ্ণ হ'ল ধৰ্ম, শান্তি, আনন্দ, প্ৰেম, উদাৰতা, কৰুণা আৰু দয়াৰ লগত থাকে। সিহঁতে উগ্ৰতাৰে আমাৰ মনৰ পৰা যিবোৰ বিষয়ত উন্নতিক বাধা প্ৰদান কৰে বা তেতিয়া যিকোনো প্ৰকাৰৰ আত্মিক প্ৰগতিত বাধা দিয়ে। আৰু আমি নাজানো যে কিমান মানুহক আজিৰ এই সভালৈ অহাত শত্ৰুৱে বাধা দিছে, যলৈ সিহঁতে আহিব বিচাৰিছিলে। মোৰ পৰামৰ্শ, মানি লোৱা আৰু ইমান বুদ্ধিয়ক হোৱা যাতে এই গোটেই সপ্তাহটো এই বিষয়ত লৈ মন দিয়া আৰু সকলো এটা নিৰ্ণয় লোৱা। ছয়টাত মই আৰু সকলো সভাতে যাম, যদিও বা মই খোজকাঢ়িব লাগে আৰু যদি মই টেক্সিত যাবলগীয়া হয় বা হামকুৰি খাবলগীয়া হয়, মোৰ কোনো বন্ধুৱে মোৰ লগত আহিব নিবিচাৰিলেও মই পাত্তা নিদিওঁ, মই নিশ্চয় যাম। যদি তুমি বিচাৰা যে তোমাৰ পথটো ফুলেৰে উপচাব, সেয়া ভুল ভাবিছা। আজি ৰাতিপুৱা যেতিয়া মই চেষ্টা কৰিছিলোঁ নিজৰ সৌ চকুটোত লেন্সখন লগাবলৈ, মই ছবাৰ উলিয়াই আকৌ লগাবলগীয়া হৈছিলে। মই ক'লোঁ যে চেষ্টা কৰি লোৱা নিজকে ভাগৰুৱাবলৈ, ছয়তান, কাৰণ মই এই সপ্তাহ অসুবিধাৰ আশা কৰি আছোঁ। মোৰ লগত এনেকুৱা বহুতবাৰ হৈ থাকে। এনেকুৱা ধৰণৰ কথাৰ ওপৰত প্ৰচাৰ কৰিবলৈ সাহস লাগে আমিন। এতিয়া আমি শত্ৰুৰ লগত যুদ্ধ কৰোঁ, আমি মনত ৰখাটো দৰকাৰ যে আমি কাজিয়া কৰি আছোঁ উঠিবলৈ, বিজয় হ'বলৈ নহয়, কিন্তু বিজয়ৰ পৰা উঠিবলৈ। ইয়ে যুদ্ধ আৰু কাজিয়াক সম্পূৰ্ণভাৱে সলনি কৰি দিয়ে। যদি তুমি ভাবা যে আমি কোনো ধৰণৰ বিজয় লাভৰ চেষ্টা কৰা নাই, আমি আগৰ পৰা বিজয়ী হৈ আছোঁ আৰু আমি মাথো ছয়তানক কৈ আছোঁ। মই সঁচাকৈ অনুভৱ কৰিছিলোঁ যে মই পৰাজিত আৰু হাৰি গৈছোঁ। মই ভাগৰি পৰিছোঁ আৰু বেয়া অৱস্থাত আছিলোঁ, আৰু মই এয়া জনা নাছিলোঁ যে মোৰ ভিতৰত থকাত জনকৈ মহান কিবা আছে যি এই জগতত থাকে। আৰু আমি কিছু বচনলৈ লক্ষ্য কৰোঁ, কাৰণ মই তোমালোকক দেখুৱাব বিচাৰোঁ। প্ৰথম জোহান 4:4, আমি বাৰে বাৰে বচনৰ উদাহৰণ দিওঁ কিন্তু এয়া চোৱাটো বেছি ভাল হয়। হে বালক, তুমি পৰমেশ্বৰ, তুমি তেওঁৰ সম্পত্তি আৰু তুমি তেওঁৰ পৰা জয়বৰণ কৰিছা ছয়তানৰ দূতৰ ওপৰত, কাৰণ তুমি যি হোৱা সেয়া তাৰ পৰাই হৈছে, যি সংসাৰত আছে ডাঙৰকৈ আৰু শক্তিশালী হৈ। তুমি আগতে এই তুমি তোমালোক সকলোৱে, যদি যীশু তোমাৰ মুক্তিদাতা আৰু প্ৰভু, তেন্তে তুমি আগতেই ছয়তানী শক্তিক পৰাজিত কৰি বিজয় হৈছা, কাৰণ সেয়া সকলোতকৈ মহান। আৰু এয়া নহয় যে বহুত চেষ্টা কৰি কেতিয়াবা হৰুৱাই দিবলৈ চেষ্টা কৰিবা, কাৰণ যি তোমাৰ তাত আছে সেয়া তাৰ পৰা, যি সংসাৰত আছে তাতকৈ ডাঙৰ। কিন্তু যদি এয়া সঁচা, তেন্তে এইবোৰ সমস্যা মোৰ কিয় হৈছে? মোক ভুল নুবুজিবা, মই জানো যে আমাৰ সমস্যা অসহ্যকৰ হ'ব পাৰে, কিন্তু আমি আমাৰ সমস্যাবোৰৰ প্ৰতি বেছি গুৰুত্ব দিব নালাগে। আমি এয়া কৰা উচিত, আমাৰ সমস্যাবোৰ ইমান গুৰুত্বপূৰ্ণ নহয় যিমান এইবোৰ পাৰ কৰোঁতে আমাৰ ব্যৱহাৰ হয়। তোমালোকৰ কোনোবাই মোক শুনি আছানে? মই কৈছোঁ আমাৰ সমস্যা ইমান গুৰুত্বপূৰ্ণ নহয় যিমান আমাৰ ব্যৱহাৰ হয় যেতিয়া আমি তাৰ পৰা পাৰ হওঁ, কাৰণ ঈশ্বৰে আমাক যি শক্তি দিছে সেয়া হৈছে কঠিন পৰিস্থিতি পাৰ কৰা আৰু এই সময়ছোৱাত পবিত্ৰ হৈ থকা। সেইকাৰণে মই মানুহক কওঁ, যেতিয়া তোমাৰ সমস্যা হয় তেতিয়াও দান দি থাকা, আশীৰ্বাদ দি থাকা, কোনো অন্য মানুহৰ বাবে কিবা কৰি থাকা, ইয়াৰ কাৰণ এয়াই যে প্ৰেম আত্মিক যুদ্ধ। তুমি কৰিব পাৰা সকলোতকৈ উচ্চ ধৰণৰ যুদ্ধ। যেতিয়া কোনোবাই তোমাক বহুত দুখ দিছে বুলি তোমাৰ অনুভৱ হয় আৰু তোমাৰ শিৰাই শিৰাই তেজাল হয় আৰু আঘাতপ্ৰাপ্ত হয় আৰু তুমি উদ্দেশ্যপূৰ্বকভাৱে অন্য মানুহৰ বাবে বিশ্বাস কৰা, এয়া ঠিক এনেকুৱাই যিদৰে ছয়তানক আঘাত কৰা। ৰমিয়াবিলাকৰ প্ৰতিপত্ৰ 8:37, আমি সকলোৱে ইয়াৰ দ্বাৰা বহুত পৰিচিত। আমি ঈশ্বৰৰ দ্বাৰা জয় হোৱাতকৈও বেছি এয়া নহয় যে আমি হোম হ'ব পাৰিম বা বোধহয় হয়, আমি জয় হোৱাতকৈও বেছি আগবাঢ়ি আছোঁ। জয়ীতকৈ বেছি আগবঢ়া সেৱা স্ত্ৰী হয় যাৰ বিয়া এনেকুৱা পুৰুষৰ লগত হয় যি উপাৰ্জন কৰি ঘৰলৈ আনে আৰু যিবোৰ তেওঁ খৰচ কৰে। জয় হোৱাতকৈ আগবঢ়াৰ এয়া এক অৰ্থ, এয়া এটা কৌতুক আছিলে, ভাল হ'ব যদি তুমি হাঁহা। কলচীয়াবিলাকৰ প্ৰতিপত্ৰ 1:13, তেওঁৱে আমাক চুৰ কৰি নিজৰ ফালে টানি আছে, এয়া নহয় যে কি জানি তেওঁ কোনোবাদিনা টানিব তেওঁৱেই আমাক অন্ধকাৰৰ বশৰ পৰা চুৰ কৰি আনি প্ৰিয় পুত্ৰৰ ৰাজ্যত প্ৰৱেশ কৰালে আৰু এইটো সঁচাকৈ এটা ভাল কথা। তেওঁৱেই আমাক অন্ধকাৰৰ বশৰ পৰা চুৰ কৰি আনি প্ৰিয় পুত্ৰৰ ৰাজ্যত প্ৰৱেশ কৰালে। উ এইটো ভাল লাগে। ইয়াৰ বাহিৰে লোকৰ 10:19 এটা ভাল শুভবাৰ্তা। চোৱা, যাৰ অৰ্থ হ'ল মন দি চোৱা। ডাঙৰ বিস্ময়কৰ চিহ্নটোক ইয়াৰ অৰ্থটো হ'ল তেওঁ অলপ ডাঙৰকৈ কৈছিল চাগে, চোৱা। ঈশ্বৰে চাগে ইয়াৰ ইংগিত দিছে, তোমাক মই সামৰ্থ্য আৰু অধিকাৰ দিলোঁ। এয়া নহয় যে কিজানি কেতিয়াবা দিম যদি তুমি ভালে থাকিবা। মই তোমাক সাপ আৰু বৃশ্চিক অগচকিবলৈ আৰু শত্ৰুৰ গোটেই সামৰ্থ্যৰ যি তেওঁৰ লগত আছে ওপৰত শাৰীৰিক আৰু মানসিক শক্তি আৰু কৰ্মদক্ষতাৰ ওপৰত অধিকাৰ দিয়া হৈছে আৰু কোনো বস্তুৰ পৰা তোমাৰ একো হানি কেতিয়াও নহয়। এয়া কৈ নুফুৰিবা যে পৃথিৱীখন বহুত বেয়া অৱস্থাত আছে আৰু এতিয়া একোৱেই নহয়। মোৰ মনত আছে যে আমি সেইখন যুদ্ধ জিকিব পাৰোঁ যি চলি আছে। মাথো এই ভাবি যে প্ৰত্যেক মানুহ যিয়ে নিজকে যীশুৰ শিষ্য বুলি কয় যদি তেওঁ জগতৰ সৰু অংশত গৈ নিজৰ পোহৰ উজ্বলিবলৈ দিয়ে আৰু যদি আমি এনেকুৱা নকৰোঁ তেন্তে ইয়াৰ আশা একেবাৰে নাথাকে। আমি যুদ্ধত কেতিয়াও বিজয় হ'ব নোৱাৰোঁ যদি আমি গীৰ্জাত বহি প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা বহুতবোৰ বচন শুনি থাকোঁ আৰু তাক পালন নকৰোঁ। আমিন। আৰু সেই অবিশ্বাসীবোৰৰ বিষয়ে কি? ঈশ্বৰৰ সাম্ৰাজ্যত সিহঁতক ভাল পোৱা। মই মানুহবোৰক গোটেই তোমাৰ ওপৰত বিয়পি পৰিবলৈ অত্যাচাৰ হ'বলৈ কৈ থকাৰ বিষয়ে কোৱা নাই। মানুহে ভাল কিবা এটাৰ লগত লাগি থাকিব লগাটোক লৈ পেলাই মই কোৱা নাই। আমিন। আচলতে এইটো ইমান টান নহয়, তুমি মাথো চিন্তা কৰা আৰম্ভ কৰিব লাগে। মানুহৰ কথাবোৰ মন দি শুনা। মই যি তোমালোকৰ চহৰ এখনত ফাৰ্নিচাৰৰ দোকানত আছিলোঁ, এখন সৰু দোকানত য'ত সজোৱা বস্তু আৰু কিছুমান ফাৰ্নিচাৰ আছিলে আৰু মোৰ লগত এক কাপ ষ্টাৰবাক কফি আছিলে আৰু সেই মানুহজনে ক'লে, তেওঁ কৈ থাকিলে, এই কফিটো মোক বলিয়া কৰিছে। তেওঁ ক'লে, মই একাপ কফি খাবলৈ ইমান অধীৰ হৈছোঁ যে মই সহ্য কৰিব পৰা নাই। এতিয়া যিহেতু মই প্ৰেমেৰে বিচৰণ কৰাৰ অভ্যাস কৰিছোঁ, এনেকুৱা হ'ব নোৱাৰে যে মই ইয়ালৈ আহি নিজে কৰাতকৈ তেনেকুৱা কৰিবলৈ তোমালোকক সেয়া শিকাওঁ। আৰু সেয়ে মই এটা ধাৰণা কৰিলোঁ যে মই মোৰ লগত কিমান কিছু মানুহ আছিলে, মই ক'লোঁ এখেতৰ কাৰণে একাপ কফি লৈ আনক। মই তেওঁক সুধিলোঁ, তুমি কফি ভাল পায় নেকি? তেওঁ ক'লে, মই ভাল পাওঁ। মই সুধিলোঁ, আপুনি কেনেকুৱা ধৰণৰ কফি খায়? তেওঁ ক'লে, হয় গাখীৰ অবিহনে। তেতিয়া মই ক'লোঁ, আমি কাৰোবাৰ দ্বাৰা আপোনাক কফি খুজি পঠিয়াম। তেওঁ ক'লে, নহয় নহয় আপুনি কষ্ট নকৰিব। মই ক'লোঁ, মই এনেকুৱা কৰিব বিচাৰোঁ। তাৰপাছত আমাৰ লগত অহা মানুহবোৰৰ মাজৰ এজনক মই তাত থকাৰ কাৰণ সুধিলোঁ। তেতিয়া মানুহজনে ক'লে, তেতিয়া ক'লে, আচলতে মোৰ ঘৰ সেই ঠাইৰ পৰা বহুত ওচৰত। মোৰ ধাৰণা মতে আজি মই তাত যাম। মই নাজানো তেওঁ ইয়াত আছেনে নাই, কিন্তু এটা কথা কওঁ, তুমি আচৰিত হোৱা। মানুহে তোমাক কিমান সহজভাৱে স্বীকাৰ কৰে যদি তুমি তেনেকুৱা ব্যৱহাৰ কৰা যেনেকুৱাভাৱে তেওঁলোক যোগ্য। মই তেওঁ শুভবাৰ্তাৰ কোনো অংশ বা ধাৰ্মিক প্ৰবচন দিয়া নাছিলোঁ, মাত্ৰ একাপ কফি দিলোঁ। আমিন। মই স্বীকাৰ কৰোঁ যে কফিৰ ক্ষেত্ৰত অলপ বুদ্ধিযোগ হ'ব লাগে। মই কানাডাত আছিলোঁ, মই গলি এটাৰ মাজেৰে গ'লোঁ আৰু তাত এজন মানুহ আছিলে যি শাৰীৰিকভাৱে অক্ষম আছিলে আৰু ভিক্ষাক হৈছিলে, আৰু সেইবাবে আমি তাক কিছু পইচা দিলোঁ আৰু মোৰ লগত একাপ কফিও আছিলে আৰু ষ্টাৰবাকৰ কিবা এটা মিঠা বস্তু আছিলে। আৰু মই যেতিয়া এয়া লওঁ অকণমান খাই এৰি থৈ আহোঁ। মোৰ লগত কি হৈছিলে? বোধহয় এখন বিস্কুট আছিলে মোৰ লগত। বিস্কুটে আছিলে নহয় তেন্তে। মানুহজনে ক'লে যে, আপুনি মোক ৰাস্তাৰ সিপাৰ পৰা একাপ কফি আনি দিব নেকি? আচলতে আমি তালৈ যাওঁতে পলমেই হৈছিলে আৰু সেয়ে মই ক'লোঁ, ক্ষমা কৰিব, মই নিশ্চয় আনি দিলোঁহেঁতেন, কিন্তু আমাৰ ক'ৰবালৈ যাওঁতে দেৰি হৈছে। আৰু সেয়ে মই ক'লোঁ, লোৱা, তুমি এইখন বিস্কুট খাবলৈ ভাল পাবানে? সেয়ে মই মোৰ বিস্কুটখন তেওঁক দিলোঁ, তেওঁ বহুত ভাল পালে আৰু মই 5-6টা খোজ দিছিলোঁ। তেতিয়া ঈশ্বৰে মোক অনুভৱ কৰালে যে মই নিজৰ কফি কাপ তেওঁক দিব পাৰিলোহেঁতেন। কিন্তু মোৰ এনেকুৱা প্ৰায় এইটো হৈ থাকে। আৰু সঁচা কথা ক'বলৈ গ'লে এয়া দুখৰ কথা যে মই সেই মানুহজনক কফি কাপ দিয়াৰ কথা ভবাই নাছিলোঁ, কাৰণ মই কফি খাব লাগিছিলে আৰু মই আৰু বিস্কুট খাব বিচৰা নাছিলোঁ। মানে তুমি জানা, আমি এনেকুৱাই হয়। মোৰ সন্মুখত দুটা পথ আছিলে, মই তাক কফি দিব পাৰিলোহেঁতেন যি আছিলে, অ' সেই কেপেচিনোখিনি আৰু গাখীৰৰ শুদ্ধ মাত্ৰাত বনোৱা মোৰ কফি, বা মই কফি আনি দিব পাৰিলোহেঁতেন যদিও মোৰ নাৱলৈ যাওঁতে দেৰি হ'লহেঁতেন। কিন্তু মই দেৰি হোৱাৰ আঘাত সহ্য কৰিলোঁ আৰু কফি আনি দিলোঁ। আৰু মই ক'ব খুজিলোঁ যে আমি সকলোবোৰ এনেকুৱাই, আমি দিবলৈ বেয়া নাপাওঁ যদি কোনো কষ্ট নহয়। 6টানৰ পৰা আমাৰ এয়া সুৰক্ষাৰ সাধন, এয়া ঈশ্বৰৰ বচন, সেয়া হ'ল ইয়াক জানা, ইয়াক প্ৰেম কৰা, আজ্ঞা পালন কৰা আৰু ইয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰা যেতিয়া ই তোমাক আক্ৰমণ কৰে। বাইবেলত সকলোতকৈ ভাল উদাহৰণ লোকে লিখা শুভবাৰ্তা 4। যদি তুমি ঈশ্বৰৰ বচনবোৰ ভাল ভাষাৰে নোকোৱা, তাৰ দ্বাৰা ছয়তানৰ লগত যুদ্ধ কৰি তুমি জীৱনত কেতিয়াও বিজয় হ'ব নোৱাৰা। লোকে লিখা শুভবাৰ্তা 4 পবিত্ৰ আত্মাই যীশুৰ অন্বেষণ জংঘলৰ ফালে কৰিলে যাতে 40 দিনৰ ৰাতি ছয়তানে তেওঁৰ পৰীক্ষা লয়। তেওঁক সাৰ্বজনীন সেৱা কাৰ্য আৰম্ভ হোৱাৰ লগতে স্থাপিত কৰাটো দৰকাৰী আছিলে। বিজয়ৰ কথা ক'বলৈ ভাল, কিন্তু তোমাৰ পৰীক্ষা হ'ব। সকলোৱে নিজৰ নিজৰ শত্ৰুৰ লগত যুদ্ধ কৰিব লাগিব আৰু শিকিব লাগিব। পবিত্ৰ আত্মাই যীশুক জংঘলৰ বাটেৰে লৈ গ'ল পৰীক্ষা দিবলৈ। ঈশ্বৰে তেওঁ পৰীক্ষা নল'লে, কিন্তু শত্ৰুৰ আগত এটা কথা প্ৰমাণ কৰিব লাগিছিলে আৰু যীশুৰ অনুভৱৰ দৰকাৰ আছিলে তাক হৰুৱাৰ, আৰু আমি ইয়াক বুজিব লাগিব। সেয়ে লোকে লিখা শুভবাৰ্তা 4:3 পৰা আৰম্ভ কৰি 6টানে ক'লে, ছয়টানে কথা কয়, সিমান জোৰ দি নকয় যিদৰে এতিয়া মই কৈ আছোঁ, কিন্তু সি তোমাৰ মনত ধাৰণা যোগায় আৰু বেলেগৰ দ্বাৰা বহুতবাৰ তোমাৰ লগত কথা পাতে। এতিয়া পিতৰ পত্ৰত যীশুক কোৱা হ'ল তুমি যোৱাটো অনুচিত জেৰুচালেম আৰু সেই সকলোবোৰ কষ্ট উঠাব লাগে, ক্ৰছত যাব নালাগে। যীশুৱে ঘূৰি ক'লে, মোৰ সন্মুখৰ পৰা সকলো ছয়তানে, কেতিয়াবা শত্ৰুৱে তোমাৰ লগত কথা পাতিব অন্য মানুহৰ দ্বাৰা, বহুতবাৰ এইবোৰ মানুহৰ দ্বাৰা যি তোমাৰ লগত কথা পাতিব যাক তুমি প্ৰেম কৰা, তোমাক গুৰুত্ব দিয়া আৰু এয়াও বুজি নোপোৱা যে অজান্তে তেওঁলোকৰ ব্যৱহাৰ হৈছে। শত্ৰুৰ দ্বাৰা তোমাক হতাশাগ্ৰস্ত কৰিবলৈ, দুখ কৰিবলৈ আৰু নিৰাশ কৰিবলৈ, সেয়ে ভনীসকল আমি উৎসাহিত কৰা উচিত, মনোবল বঢ়োৱা উচিত। তোমাৰ বাবে সেয়া অস্বাভাৱিক হোৱা সত্ত্বেও তুমি শিকিব লাগে যিমান পাৰে সিমান প্ৰত্যেককে ভাল কথা ক'ব লাগে, কাৰণ এনেকুৱা মানুহৰ অভাৱ নাই যিয়ে মনোবল ভাঙি দিয়ে, বেলেগক হীনভাৱ দেখুৱাই আমাক উৎসাহিত কৰি আৰু আমাৰ মনোবল বঢ়াব লাগে, মানুহক ভাল অনুভৱ কৰাব লাগে, পবিত্ৰ আত্মাই উৎসাহিত কৰে, আৰাম দিয়ে, মনোবল দিয়ে, আৰু সেয়ে আমাৰ লগত আহি আমাক শক্তি প্ৰদান কৰে যাতে আমি দ্বিতীয় স্তৰলৈ উন্নীত হওঁ আৰু আমাক উৎসাহ দিব পাৰিব লাগে। যদি তুমি ঈশ্বৰৰ পুত্ৰ তেন্তে এই শিলটোক ৰুটি হৈ যাবলৈ দিয়া। মন দিয়া যে ছয়তানে তাৰ পৰিচয়ৰ ওপৰত আক্ৰমণ কৰিছিলে, যদি তই ঈশ্বৰৰ পুত্ৰ তেন্তে সেই শিলটোক সেয়া ৰুটি হৈ যাবলৈ দিয়া, কাৰণ যীশুৱে ভোকত আছিলে আৰু 40 দিনৰ পৰা একো খোৱা নাছিলে। যীশুৱে তেওঁ উত্তৰ দিলে যে লিখা আছে, কিমান শক্তিশালী যে লিখা আছে, মানুহে কেৱল ৰুটি খাই জীয়াই নাথাকে কিন্তু ঈশ্বৰৰ ভোকৰ পৰা ওলোৱা প্ৰতিটো শব্দৰ দ্বাৰাই জীয়াই থাকে। তাৰপাছত ছয়তানে তেওঁলোকক দেখুৱালে পৃথিৱীৰ সকলোবোৰ বস্তু তেওঁলোকক এখন ওখ পাহাৰৰ ওপৰলৈ লৈ গ'ল আৰু চকু টিপ মৰাৰ ভিতৰতে জগতত থাকিব পৰা সকলো ৰাজ্য দেখুৱালে। আৰু ছয়তানে ক'লে, মই সকলো অধিকাৰ আৰু বিশ্বাস তোক দিম, সন্মান, সত্যতা, শ্ৰেষ্ঠতা, সভ্যতা আৰু বিশেষ কৃপা তোক দিম। ছয়তানে বস্তুৰ প্ৰলোভন নিদিব যেন লাগেনে তোমাৰ? তেওঁ তোমাক চাকৰি উচ্চ পদৰ লালসা দিব, মাত্ৰ তুমি নৈতিকতাৰ লগত অলপ বুজাবুজি কৰিব লাগিব। তেওঁ গাভৰু ছোৱালীক কথা দিব চিনেমাত কাম দিবৰ বাবে, যদিহে আলোচনীৰ বাবে তেওঁলোকে নগ্ন ফটো তোলায়। এনেকুৱাই হয়, মই তোমাক এই সকলো দিম যদি মোৰ সন্মুখত তুমি আঁঠু কাঢ়া। মই এই এবাৰ বোলা মিছাটো ঘিণ কৰোঁ। এবাৰ, কেৱল এবাৰ। ছয়তানে কিমানবাৰ মানুহক এনেদৰে ফচাই? কেৱল এবাৰ, বেলেগে দিয়া নহয় কিন্তু কেৱল আজি। যীশুৱে ক'লে, লিখা আছে যে তই নিজৰ প্ৰভু নিজৰ ঈশ্বৰক প্ৰণাম কৰি আৰু কেৱল তাকেই উপাসনা কৰ। মই তোৰ লগত আঁঠু নাকাঢ়োঁ, না এবাৰ, না দুবাৰ, না আধাবাৰ। মই প্ৰণাম কৰিম মাথো ঈশ্বৰক। তাৰ পাছত তৃতীয়বাৰ ছয়তানে তাক ক'লে, যদি তই ঈশ্বৰৰ পুত্ৰ তেন্তে নিজকে ইয়াৰ পৰা তলত পেলাই দে, কাৰণ লিখা আছে। আৰু ছয়তানে ওলোটাই তেওঁক বচনৰ উদাহৰণ দিব ধৰিলে। তুমি ভাবিছানে নেকি যে ছয়তানে বচনটো লৈ তাক তোমাৰ জীৱনত ভুলভাৱে ব্যৱহাৰ কৰিব? বিশ্বাস কৰা, তেওঁ কৰিব পাৰে। সেইকাৰণে তোমাৰ এই কথাবোৰৰ বিষয়ত অলপ সাৱধান থাকিব লাগে। মই তোমাৰ পৰা কিবা শুনিব খোজোঁ। তেওঁ কিছু সময়ৰ বাবে সৰু সৰু যীশুভক্তৰ বাবে কাম কৰে, কিন্তু তাৰ পৰা আমি বুজিব লাগে ঈশ্বৰৰ লগত নিজৰ ষড়যন্ত্ৰ আৰম্ভণিতে মই সঁচাকৈয়ে সফল হৈছিলোঁ আৰু এনেকুৱা কিছু অদ্ভুত কাম কৰি। মই দেৱৰ ওচৰলৈ গ'লোহেঁতেন, মই ঈশ্বৰৰ গাই সুধিছিলোঁ, চোৱা তেওঁ মোক কি ক'লে। দেৱে ক'লে, সঁচাকৈয়ে তেওঁক প্ৰভাৱিত কৰাটো কঠিন। ঔ, কিন্তু ই কেৱল কিছুমান চলিলে। ঈশ্বৰে মোৰ লগত এক সম্বন্ধ স্থাপন কৰিলে। তেতিয়া মই তেওঁক ক'লোঁ, ঈশ্বৰ, মই তোমাৰ পৰা শুনিব বিচাৰোঁ, তোমাৰ ওপৰত হাপ লাগিব দুষ্ট পাবি। আকৌ কৰি চাওঁ। তুমি জানানে আমি কেনেকৈ, আমি তেতিয়ালৈ চেষ্টা কৰোঁ যেতিয়ালৈ আমাৰ পচন্দৰ কাকো নাপাওঁ। সঁচাকৈয়ে তুমি এই কথাবোৰৰ বাকচৰ বিষয়ে জানানে? যদি তুমি উলিয়াই দিয়া যি পচন্দ নকৰা, তেন্তে দ্বিতীয়টো উলিয়াব লাগিব। তুমি এয়া ভালদৰে জনা উচিত, যেতিয়া ছয়তানে ইয়াক ব্যৱহাৰ কৰিব খুজিব কোনো বেয়া পৰিস্থিতিত, তেন্তে তুমি অতি সোনকালে যাতে হাত ধৰা পেলাব পাৰা। কিন্তু ছয়তানে যীশুক ক'লে, যদি তই ঈশ্বৰৰ পুত্ৰ তেন্তে আগবাঢ়ি যায় কিবা কৰি দে, নিজকে প্ৰমাণ কৰা। মনত ৰাখা, তুমি যেতিয়ালৈকে মুক্ত নোহোৱা তেতিয়ালৈকে এয়া নাজানা যে তুমি কাৰোবাক প্ৰভাৱিত কৰিবলৈ একো প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। আমি বহুত স্বাধীনতা পাওঁ যেতিয়া আমি মানুহক প্ৰভাৱিত কৰাৰ চেষ্টা নকৰোঁ। যীশুৱে ক'লে, এয়াই কোৱা হ'ল যে তুমি প্ৰভুৰ নিজৰ ঈশ্বৰৰ পৰীক্ষা নকৰিবা। তেওঁ ক'লে, মই তোমাৰ কথা শুনি ইয়াত কোনো চমৎকাৰিত জাপ নামাৰো তোমাক প্ৰভাৱিত কৰিবলৈ, যদিও মই কৰিব পাৰোঁ, কাৰণ ঈশ্বৰে কৈছে তেওঁৰ পৰীক্ষা নল'বা, তেওঁক প্ৰলোভন নিদিবা, তেওঁক প্ৰমাণ কৰি নাচাবা। এতিয়া লোকে লিখা শুভবাৰ্তা 4ৰ পৰা অলপ আগবাঢ়ি মই এটা ৰসাল কথা পঢ়িলোঁ, বচন 13। এয়া বহুত গুৰুত্বপূৰ্ণ। এয়া চোৱাটো মই বিচাৰোঁ যে যেতিয়া ছয়তানে সকলো পৰীক্ষা কৰি উঠে, তেতিয়া কিছু সময়ৰ বাবে তেওঁৰ ওচৰত মই গুচি গ'লোঁ, কোনো অতি অনুকূল আৰু অতি উপযুক্ত সুবিধা পোৱালৈকে। অ' তুমি ইয়াৰ অৰ্থ জানানে? তেওঁ তোমাক কেতিয়াও অকলে নেৰে। স্থায়ীভাৱে আৰু সম্পূৰ্ণভাৱে এয়া কিছু সময়ৰ বাবে দূৰলৈ যাব। তুমি কেতিয়াবা মন কৰিছিলে যে প্ৰলোভন, পৰীক্ষা আৰু কষ্ট কেতিয়াবা কোনো চক্ৰৰ ৰূপত আহে? আমি কওঁ, আৰু কিমান সময় ভুল হ'ব পাৰে? ছয়তানৰ দ্বাৰা ভাগৰুৱা হ'বলৈ যিমানখিনি চেষ্টাৰ তোমাৰ দৰকাৰ হয়, বাইবেলৰ মতে ছয়তানে সাধুক হৰুৱাবলৈ চেষ্টা কৰ। মই জানো তোমালোকৰ বহুতে আজি ভাবিছা বহুত হৈ গ'ল ঈশ্বৰ, মই আৰু এতিয়া সম্পূৰ্ণ হাৰি গৈছোঁ, মই ভাগৰি গৈছোঁ। আৰু আজি তুমি আকৌ বাহিৰলৈ যাবা, বহুত হ'ল, মই জানো মই কোন, মই ত্যাগ নকৰোঁ, মই সাহস হেৰুৱাই নেপেলাওঁ। মোৰ ভিতৰত থকাজনৰ আটাইতকৈ মহানজন আছে যি সংসাৰত বাস কৰে, মই প্ৰথমেই যুদ্ধ জিকিলোঁ। ছয়টানে বিচাৰ যাতে তুমি ৰাতিপুৱা উঠাৰ নিষ্ক্ৰিয় হৈ থাকা। মই জয়স্মায়ৰ সভালৈ যাব বিচাৰিছিলোঁ কিন্তু মোৰ একেবাৰে ইচ্ছা নহ'ল, কিজানি মোৰ বন্ধুৱে লগত যাবলৈ মানা নকৰিলেহেঁতেন, কাৰণ মই অকলে যাব নিবিচাৰিলোঁ, যদি মোৰ কোনো অভিজ্ঞতা হ'লহেঁতেন। আৰু ছয়টানে কয় তুমি এলে হোৱা নিষ্ক্ৰিয়, নিম্নধাহী হোৱা, তুমি এলে হোৱা নিষ্ক্ৰিয় নিম্ন উৎসাহী হোৱা। আমাক দৃঢ়তাৰ দৰকাৰ, ইচ্ছাৰ নহয়। আমি প্ৰতিদিনে সাৰ পৰাৰ পাছত জানিব লাগে যিখোৰ আমি কি হয়। জোহানে লিখা হ'ব বাৰ্তা 17:11-12 মতে আমাক ঈশ্বৰৰ জ্ঞানত সুৰক্ষিত কৰি ৰখা হয়। আমাৰ সুৰক্ষা, সঁচাই কৈছোঁ, মই ঈশ্বৰক ইয়াৰ বাবে ধন্যবাদ দিওঁ যি জানো, আৰু মই জানো মই এতিয়াও বহুত শিকিবলগীয়া আছে, কিন্তু মনত ৰাখা এতিয়াও মই বহুত জানো, মই 32 বছৰ ধৰি পৰিশ্ৰমেৰে ইয়াৰ অধ্যয়ন কৰিছিলোঁ আৰু এনেকুৱা দৰ্শনক ঘঁহি পেলাইছোঁ। মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ তেওঁৰ বাবে যি মই জানো, কিয়নো আমি বহুত বেছিকৈ জানো মাথো কিতাপৰ জ্ঞানেই নহয়, নহয় কোনো ধৰণৰ মনোবৈজ্ঞানিক বাজে কথা যাৰ কাৰণে তোমাৰ নিজৰ জ্ঞানৰ ওপৰত অহংকাৰ হয়, কিন্তু তাৰ পৰা একো বস্তু তোমাৰ জীৱনত কোনো কামত নাহে। কিন্তু মোৰ কথা মনত ৰখা, যেতিয়া সঁচাকৈ তুমি এয়া জানা আৰু নিজৰ জীৱনত ইয়াক পালন কৰা, তুমি ছয়তানৰ ৰাজ্যৰ বাবে অপঘাত। যেতিয়া তুমি ৰাতিপুৱা সাৰ পোৱা নৰকে থৰবৰ কৰে, তুমি ভয় খোৱাৰ পৰিৱৰ্তে ছয়তানে ভয় খায়। ঈশ্বৰৰ বচন এখন তৰোৱালৰ আত্মাৰ দৰে, আৰু আমি শিকিব লাগে ঈশ্বৰৰ বচনবোৰ কিদৰে ব্যৱহাৰ কৰিব লাগে। ঈশ্বৰৰ বচনবোৰ কোৱা খুব জোৰেৰে। মোৰ ওচৰত সাধনাৰ টেবুলত এখন সৰু কিতাপ আছে যাক আমি বেঙুনীয়া কিতাপ বুলি কওঁ, তাৰ নাম হ'ল দ্য চিক্ৰেট পাৱাৰ অফ স্পিকিং গডছ ৱৰ্ড আউট লাউড। তুমি বুজিব লাগে যে স্বৰ্গদূতে ঈশ্বৰৰ বচন শুনে, তেওঁ অভিযোগ বকনি প্ৰলাপ দুখোচৰা নিৰৰ্থক কথা কোৱা কঠোৰতা দুখ জাপি দিয়া আৰু নিন্দা কৰাবোৰ একেবাৰে নুশুনে। কিন্তু যেতিয়া তুমি কোৱা আৰম্ভ কৰা এয়া লিখা আছে আৰু তুমি ঈশ্বৰৰ বচন কোৱা, স্বৰ্গদূতে কাম কৰিবলৈ আৰম্ভ কৰে। ছয়তান এক বিশ্বাসঘাতক, মন এক ৰণভূমি। ছয়তানে তোমাৰ মনৰ দ্বাৰা আক্ৰমণ কৰে। তোমাৰ যুদ্ধৰ অস্ত্ৰ শাৰীৰিক নহয় কিন্তু ঈশ্বৰৰ দ্বাৰা শক্তিশালী, আৰু খহাব পাৰে গড়বোৰক, খহাব পাৰে তৰ্কবোৰ, সিদ্ধান্তবোৰ আৰু কল্পনাবোৰ, আৰু এয়া সকলোৱে মানসিক জগতৰ কথা কৈ আছে। ৰমিয়াবিলাকৰ প্ৰতিপত্ৰ 12:2, এই সংসাৰৰ দৰে নহ'বা কিন্তু তোমাৰ নতুন বুদ্ধি হোৱাৰ পাছত তোমাৰ চাল চলনবোৰ সলনি হৈ থাকে।